এয়া আকাশবাণী গুৱাহাটী। উজনি অসমৰ বাতৰিৰ সৈতে মই পুলক গগৈ। সমগ্ৰ দেশতে আজি বিভিন্ন কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়। ভাৰতীয় প্ৰেছ কাউন্সিলৰ প্ৰতিষ্ঠাৰ উদযাপনৰ লগতে সংবাদ মাধ্যমৰ স্বাধীনতা আৰু বিশ্বজুৰি সাংবাদিকসকলৰ ভূমিকা সম্পৰ্কে সজাগ সচেতন কৰাৰ বাবে এই দিৱস উদযাপন কৰা হয়। এইবাৰৰ প্ৰেছ দিৱসৰ মূল বিষয় হৈছে নতুন সাহসী বিশ্বত সাংবাদিকতা, সংবাদ মাধ্যমৰ স্বাধীনতা আৰু গণমাধ্যমৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ। অসমতো আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটীৰ লোক নিৰ্মাণ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰত ৰাজ্যিক ভিত্তিত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত জনসংযোগ, মুদ্ৰণ আৰু লেখন সামগ্ৰী আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঃ ধ্ৰুৱজ্যোতি বৰা নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে। উপাচাৰ্যগৰাকীয়ে বিভ্ৰান্তিমূলক তথ্যৰ মাজত সংবাদ সেৱাৰ বিশ্বাসযোগ্যতা সুৰক্ষা প্ৰদান বিষয়ত বক্তব্য আগবঢ়ায়।
অতি মৰমত আৰু আমি একেলগে এসময়ত সাংবাদিকতাৰ জগতখনত কাম কৰা ভাতৃসম দিলীপ চন্দন সাংবাদিক, জ্যেষ্ঠ সাংবাদিক ভূপেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যী, অসমৰ মাননীয় অতিৰিক্ত মুখ্য সচিব শ্ৰীযুত মুকেশ চাহু ডাঙৰীয়া, বিভাগীয় আয়ুক্ত সচিব, আমাৰ সকলোৰে প্ৰেছৰ মানুহখিনিৰ অত্যন্ত চিনাকি কুমাৰ পদ্মপাণী বৰা আৰু উপস্থিত সকলো সাংবাদিক আৰু সাহিত্যকৰ্মী আৰু ছাত্ৰ ছাত্ৰীসকল, স্বাভাৱিকতে
গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগতো আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়। এই উপলক্ষে আয়োজিত কুইজ প্ৰতিযোগিতাত অসমীয়া প্ৰতিদিন কাকতৰ দিলীপ কুমাৰ শৰ্মা, উৎপল কুমাৰ দাস আৰু বিদ্যুৎ কুমাৰ শৰ্মাৰ দলে প্ৰথম স্থান লাভ কৰে। দৈনিক জনভূমি কাকতৰ অংকুৰজ্যোতি শৰ্মা, দীপক চক্ৰৱৰ্তী আৰু জয়ন্ত ফুকনৰ দলে দ্বিতীয় স্থান লাভ কৰে। আকাশবাণী গুৱাহাটীৰ ইন্দ্ৰজিৎ দাস, নিভাৰাণী ৰায় আৰু দেৱাশীষ ৰাজকুমাৰৰ দলে তৃতীয় স্থান লাভ কৰে। প্ৰেছ দিৱসৰ সৈতে সংগতি ৰাখি আজি গুৱাহাটী প্ৰেছ ক্লাবে চাৰিগৰাকী প্ৰবীণ সাংবাদিক প্ৰেমধৰ শৰ্মা, হাইদৰ হুছেইন, ধীৰেন্দ্ৰনাথ বেজবৰুৱা আৰু কনকসেন ডেকাক নিজ বাসগৃহত সম্বৰ্ধনা জ্ঞাপন কৰে। গোৱালপাৰা জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়। এই অনুষ্ঠানতে জিলাখনৰ পাঁচগৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা জনোৱা হয়। বৰপেটা জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত বৰপেটা মহাবিদ্যালয়ত আয়োজিত অনুষ্ঠানত জিলাখনৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক কমলেশ বৈশ্যই নিৰ্দিষ্ট বিষয়ত বক্তব্য আগবঢ়ায়। শিৱসাগৰ প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি আজি প্ৰয়াত সাংবাদিকলৈ শ্ৰদ্ধাৰ্ঘ্য শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত হয়। চৰাইদেউ জিলা আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত কাৰ্যসূচীত জিলাখনৰ প্ৰায়ভাগ সংবাদকৰ্মীয়ে অংশগ্ৰহণ কৰে। নগাঁও ইলেক্ট্ৰনিক মিডিয়া এছ'চিয়েচনৰ উদ্যোগত কমলাদেৱী তুৰি স্মৃতি ভৱনৰ সভাগৃহত দিনজোৰা কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত জিলাখনৰ জ্যেষ্ঠ সাংবাদিক খৰ্গেশ্বৰ বৰুৱা, মানৱজ্যোতি বৰা আৰু বিভূতি বৰাক সম্বৰ্ধনা জনোৱা হয়। দৰং জিলাতো আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ অনুষ্ঠানত কেইবাগৰাকীও সাংবাদিকক সম্বৰ্ধনা জনোৱা হয়। ধুবুৰী, লখিমপুৰ, কোকৰাঝাৰ, গোলাঘাট, কামৰূপ, হোজাই, হাইলাকান্দি আৰু নলবাৰী জিলাতো আজি বিভিন্ন কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়। গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত জলবায়ু পৰিৱৰ্তন আৰু এই সম্পৰ্কীয় প্ৰত্যাহ্বান সন্দৰ্ভত এখন বিশেষ বৈঠক অনুষ্ঠিত হয়। বৈঠকত 2007 চনত শান্তিৰ নবেল পুৰস্কাৰ বিজয়ী ফ্ৰান্সৰ প্ৰফেছৰ আৰ্থুৰ ৰিডেকাৰো অংশগ্ৰহণ কৰে। ৰিডেকাৰৰ অৰ্থপূৰ্ণ কথা বতৰাই শিক্ষাৰ্থী তথা শিক্ষক কৰ্মচাৰীসকলৰ ওপৰত পৰিৱেশ প্ৰদূষণৰ সমস্যা সন্দৰ্ভত ইতিবাচক প্ৰভাৱ পেলায়। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মহাবিদ্যালয়খনৰ এই পদক্ষেপক প্ৰশংসা কৰি কয় যে এই পদক্ষেপৰ জৰিয়তে জলবায়ু খণ্ডৰ দায়বদ্ধতা আৰু আন্তৰ্জাতিক সজাগতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত মহাবিদ্যালয়খনৰ প্ৰতিশ্ৰুতিবদ্ধতা প্ৰতিফলিত হৈছে। বিত্তমন্ত্ৰী অজন্তা নেওগে আজি গোলাঘাট জিলাৰ 10 সমূহা সমবায় সমিতিৰ সংহত পামখন উদ্বোধন কৰে। প্ৰায় 500 বিঘা মাটি আগুৰি থকা এই পামখন স্থানীয় বিধায়কগৰাকীৰ নেতৃত্বত গঢ় লৈ উঠিছে। এই পামখনত হাঁহ কুকুৰা আৰু গাহৰি পালন তথা দুগ্ধ উৎপাদনৰ দৰে পদক্ষেপে প্ৰায় 100 লোকৰ বাবে জীৱিকাৰ পথ মুকলি কৰিছে। পশ্চিম কাৰ্বি আংলং জিলাৰ সদৰ হামৰেণত আজি জিলা আৰক্ষীৰ উদ্যোগত শিশুৰ অধিকাৰ সুৰক্ষা সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়। হামৰেণৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এই সজাগতা সভাত জিলা আৰক্ষীৰ কেইবাগৰাকীও বিষয়াৰ উপৰি শিশু অধিকাৰ সুৰক্ষা সমিতিৰ বিষয়াসকল উপস্থিত থাকে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।